এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত মানৱ শৃংখলাৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত এই গীতটি পৰিৱেশন কৰাৰ বাবে শিল্পী ছাত্ৰ ছাত্ৰী তথা জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰে নহয় সমগ্ৰ মানৱ জাতিৰে সম্পদ। এই গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্কক সুধাকণ্ঠই অধিক শক্তিশালী কৰি তুলিছিল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ধলা শদিয়াৰ ডঃ ভূপেন হাজৰিকা সেতুৰ জিৰ' পইণ্টত তেওঁৰ প্ৰায় 100 ফুট উচ্চতাৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা লোৱা হৈছে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে অসমৰ প্ৰতিখন চহৰত এটাকৈ পথ ডঃ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ'ব বুলি উল্লেখ কৰে। অসম আন্দোলনৰ পটভূমিত শ্বহীদসকলক সুঁৱৰি সুধাকণ্ঠই ৰচনা কৰা শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ নৱনিৰ্মিত শ্বহীদ স্মাৰক ভৱনৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি অহা 10 ডিচেম্বৰত এই গীতটি সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ'ব।
অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি ডঃ ভূপেন হাজৰিকা ডাঙৰীয়াই শ্বহীদ প্ৰণাম তোমাক এক অমৰ গীতৰ সৃষ্টি কৰিছিলে। আমি গুৱাহাটীৰ যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম। সেইদিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণাম তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম।
ৰাজ্যৰ 35খন জিলা আৰু 27খন সমজিলাত ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙি খেলপথাৰত সুধাকণ্ঠক স্মৰণ কৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। 5,000 লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 3,000 শিল্পীয়ে আজি সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱেশন কৰে। যোৰহাট জিলা প্ৰশাসনেও বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰে। হোজাইৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত 5,000তকৈ অধিক শিল্পীয়ে একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। একেদৰে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰা হয়। বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বোকাখাত শিল্পী সমাজৰ শিল্পীসকলে সুধাকণ্ঠৰ 14টি গীত পৰিৱেশন কৰে। তিনিচুকীয়া জিলাত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত শিল্পীসকলে ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতটি অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শৰৎকালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিৱেশনৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটক ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ কেইবাখনো মঞ্চত কালিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে বহু লোকৰ সমাগম হৈছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। চৰাইদেউ জিলাৰ মোহনগাঁও ৰজাপুখুৰী বৰনামঘৰত আজিৰে পৰা 3দিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ ঢুলীয়াপাৰত 4দিনীয়াকৈ অনুষ্ঠিত ৰাস মহোৎসৱ কালি মন্ত্ৰী যোগেন মোহনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ 556 বছৰীয়া জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিৱসাগৰ গুৰুদ্বাৰত গুৰু নানক জয়ন্তী উপলক্ষে আজি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এই উপলক্ষে গুৰু গ্ৰন্থ চাহিব পাঠ তথা ভজনেৰে পৰিৱেশ মুখৰ হৈ উঠিছে। হোজাই জিলাৰ লংকাত আজি গুৰু নানক জয়ন্তী তথা প্ৰকাশ পৰ্ব উদযাপন কৰা হৈছে। শিখ ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু জয়ন্তী পালন কৰিছে। 8টা প্ৰভাত ফেৰী আৰু গুৰু গ্ৰন্থ চাহেবৰ অখণ্ড পাঠেৰে আজি এই জয়ন্তী পালন কৰা হয়। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰভাতী থাউছেনক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী থাউছেনক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব এম মণিৱন্ননে আজি এটা নিৰ্দেশ জাৰি কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।